কামত আছে নেকি?
নাই,
ঘৰত আছ? এই মামনি, মামনিয়ে মোক একেবাৰে কমপ্লিটলি ব্লক কৰি দিছে, তাই ওলাই গুচি গৈছে। মামনি দিনেশৰ ঘৈণীয়েক, এই এইটো যে আমাৰ হেৰিত থাকে যে নৱগ্ৰহ পাহাৰৰ ওপৰত, পুতেকটো আমেৰিকা, দুইটা পুতেকে আমেৰিকাত আছে। তাই বহুত ভয় খাই গৈছে। আৰু যেতিয়া হেৰি এই বৰুণ বৰপূজাৰী, এইটো যে আমাৰ ডিগবৈ ৰিফাইনেৰীৰ চিফটো যে আছিলে, তাৰ আচল কথাটো কৈ দিছিলোঁ নহয় চব। নিজো আমি এই অমল অমল মামা ঢুকোৱাৰ পিছত চব কথা কৈ দিওঁ মই ইয়াতে কাকো। এইকাৰণে তাই আকৌ হাঁহিছে, হা হা, কাৰণ কি কাৰণে, তাই এতিয়া তাই তাতে এইটো ফৰৱাৰ্ড কৰিব, বুজিছে নাই? তাহাঁতৰ মাজত বহুত হেৰি নহয়, হিংসা হিংসি, তাহাঁতৰ নিজৰ ফেমিলিৰ ভিতৰত তামা হিংসা হিংসি, জান নাজান, ই পঠাবই পঠাব, তাই পঠাবই পঠাব, মই গেৰাণ্টি দিছোঁ, মই যে কৈছোঁ এইটো পঠাবই। আজি কি খাবি? ৰুটি ঠিক আছে খা। ঘৈণীয়ে বনাইছে? তই গুৱাহাটী? অ ভালেই, ঠিক, মই বাদলিপাৰতে ফোন কৰোঁ তেতিয়াহ'লে। থ তই, বাই
বাই।